এয়া আকাশবাণী গুৱাহাটী। উজনি অসমৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ডিব্ৰুগড়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ 1715 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী। ধেমাজিৰ কাৰেংচাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱৰ আজি সামৰণি। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত তিনিজনৰ জামিন আবেদন নাকচ আৰু ৰাজ্যৰ 1044টা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰস্তুতি। জনগাঁথনিৰ দ্ৰুত পৰিৱৰ্তনত বাধা দিব নোৱাৰিলে অসম এদিন ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব। অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিলে প্ৰতিজন অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হ'ব। ডিব্ৰুগড়ত আজি 1715 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য কৰে। গৃহমন্ত্ৰীগৰাকীয়ে অসমত হোৱা জনগাঁথনি পৰিৱৰ্তনত সকলোকে বাধা আৰোপ কৰিবলৈ আহান জনাই কয় যে ৰাজ্যৰ বিজেপি চৰকাৰে ইতিমধ্যে 1,26,000 হেক্টৰ ভূমি অনুপ্ৰৱেশকাৰীৰ দখলৰ পৰা মুক্ত কৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অনুপ্ৰৱেশকাৰীৰ দখলৰ পৰা মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে সমৰ্থ হৈছে বুলি তেওঁ কয়। ৰাজ্যখনক উন্নয়নৰ দিশে আগুৱাই নিয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
আসাম কি দূসরি রাজধানী কি ভূমি পর বাদা কর যাতা হু হেমন্ত জি কে নেতৃত্ব মে ইহা পর তীসরি বার ভাজপা সরকার বনা দো এক এক ঘুসপেটিও কো চুন চুন কর আসাম কে বাহার হম নিকালে এ ঘুসপেটিয়া কিসি ভি তরহ সে আসাম অর দেশ কা ভালা নাহি কর সকতে হামারে সীমিত সংসাধন হ্যা হামারে গরিবো কা অধিকার ঘুসপেটিয়া ছিনতে হ্যা हमारे डेमोग्राफी को बदल रहे हैं और देश की सुरक्षा के साथ भी वो लोग कॉम्प्रोमाइज करते हैं। मित्रों, एक घुसपैठिया इन्होंने श्रीमंत शंकरदेव की जन्मभूमि को भी नहीं छोड़ा था।
গৃহমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত 1715 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। জিলাখনৰ খনিকৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় প্ৰশাসনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে শ্ৰীশ্বাহে 284 কোটি টকা ব্যয় সাপেক্ষে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ আৰু বিধায়কৰ আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে। এই চৌহদৰ ভিতৰত এটা 3-মহলীয়া বিধানসভা ভৱন, 9-মহলীয়া বিধায়কৰ আৱাসগৃহ, 800খন আসনযুক্ত প্ৰেক্ষাগৃহ আৰু নিৰাপত্তা বাহিনীৰ বাবে বেৰেক থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত 238 কোটি টকা ব্যয় সাপেক্ষে বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে। তেওঁ লগতে 209 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ক্ৰীড়া প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণীৰ স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা থকাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ সহায়ত নিৰ্মাণ কৰা অসমৰ জলাশয়সমূহৰ পুনৰ উদ্ধাৰ আৰু পুনৰ উজ্জীৱিতকৰণ প্ৰকল্প মুকলি কৰে। 692 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 9খন জিলাত বিজ্ঞানসন্মতভাৱে বাছনি কৰা 15টা জলাশয়ৰ পুনৰুদ্ধাৰ আৰু পুনৰ উজ্জীৱিতকৰণৰ ব্যৱস্থা কৰাৰ উপৰি নগৰাঞ্চলত বানপানীৰ সমস্যা ৰোধ, জলাশয়সমূহৰ জলধাৰণ ক্ষমতা বৃদ্ধি আৰু সামগ্ৰিক বান ব্যৱস্থাপনা শক্তিশালী কৰা হ'ব। এই প্ৰকল্পৰ ভূমিপূজন কৰি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে যোৱাটো বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্প আৰম্ভ কৰা বুলি তেওঁ কয়। ৰাজ্যত ৰূপায়ণ হ'বলগীয়া এই প্ৰকল্পই বানৰ সমস্যা নোহোৱা কৰাৰ লগতে কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলি তেওঁ কয়। এই প্ৰকল্পৰ অধীনত হ'বলগীয়া জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ কৃষকে বছৰত 3বাৰ খেতি কৰি লাভান্বিত হ'ব পাৰিব বুলি উল্লেখ কৰি তেওঁ অসমৰ পৰ্যটন খণ্ডকো চৰকাৰৰ এই পদক্ষেপে সহায় কৰিব বুলি কয়। ডিব্ৰুগড়ৰ কাৰ্যসূচীৰ সামৰণি মাৰি শ্ৰীশ্বাহে ধেমাজিৰ কাৰেংচাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে মিচিং সমাজক প্ৰণাম জনাই কয় যে এই মহোৎসৱত উপস্থিত থাকি তেওঁ অভিভূত হৈছে। তেওঁ কয় যে মিচিং সমাজৰ সকলো অভাৱ অভিযোগ পূৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ কাৰ্যসূচী সামৰি গুৱাহাটীলৈ ৰাওনা হৈছে। সন্ধিয়াৰ ভাগত তেওঁ গুৱাহাটীত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ধেমাজি জিলাৰ বগীবিলৰ কাৰেং চাপৰিত পাঁচদিনীয়াকৈ অনুষ্ঠিত দশম মিচিং যুৱ মহোৎসৱৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা তিনিগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন আজি কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে নাকচ কৰে। যোৱা 22 জানুৱাৰীত এই তিনিওজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আদালতত শুনানি অনুষ্ঠিত হৈছিল। শুনানিৰ সময়ত জিয়াউল কামাৰ নেতৃত্বাধীন লোক অধিবক্তাৰ দলে অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছিল। একেদৰে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়েও অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতাৰে আদালতত আবেদন দাখিল কৰিছিল। ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত অভিযুক্ত তিনিজনৰ জামিন আবেদন সন্দৰ্ভত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। অহা 16 ফেব্ৰুৱাৰীলৈ আদালতে শুনানি স্থগিত ৰাখে। আদালতে অভিযুক্ত কেইজনৰ জামিন নাকচ কৰাৰ পাছত জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গে সাংবাদিকৰ আগত এইদৰে কয়।
জেল কোনোদিন নাপাওক, মই আমিতো সেইটোৱে আশা কৰো। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটাই শাস্তি নোপোৱালৈকে বেইল পাব নালাগে। বেইল যে ৰিজেক্ট কৰিছে সেই কথাটোত আজি ভাল লাগিছে, ভাল কথা এটা হৈছে। আৰু তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে। সিদ্ধাৰ্থই ডিছচাৰ্জ পিটিশ্যন ফাইল কৰিছে আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে। আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটোৰো এটা এটাচমেণ্টৰ পিটিশ্যন আছিলে। সেইখিনি হিয়াৰিং 16 তাৰিখে আছে। বেইল কোনোদিন নাপাওক, মই আমিতো সেইটোৱে আশা কৰোঁ। গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা, আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লিখিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জানিবলৈ দিছে। বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ সৈতে আজি সদৌ অসম ছাত্ৰ সন্থাই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে এইদৰে কয়।
এই বছৰ হাইস্কুল পৰীক্ষা 1,046টা চেণ্টাৰত 4,38,565 জনে পৰীক্ষা দিব আৰু হায়াৰ ছেকেণ্ডেৰী 821টা চেণ্টাৰত 3,30,744 জন কেণ্ডিডেটে পৰীক্ষা দিব। এই পৰীক্ষাৰ কাৰণে যাৱতীয় প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে। আমাৰ বাকী চব এক্টিভিটিজ হৈ গৈছে, মাত্ৰ প্ৰশ্ন কাকত পঠিওৱা কামটো আৰম্ভ হ'ব আৰু 5-6 তাৰিখে আমি শেষ কৰিম গোটেই বস্তুটো প্ৰক্ৰিয়াটো।
আলোচনাকালত ছাত্ৰ সন্থাৰ নেতৃবৰ্গই বিগত বৰ্ষৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ দৰে ঘটনা এইবাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰতি আহান জনায়। অইল ইণ্ডিয়া লিমিটেড আৰু গেছ অথৰিটি অব ইণ্ডিয়া লিমিটেডে ভাৰত শক্তি সপ্তাহ 2026ৰ সৈতে আজি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ দ্বাৰা সমগ্ৰ প্ৰাকৃতিক গেছৰ মূল্য শৃংখলিত হোৱাত সহায় হ'ব। অইলৰ কাৰ্যবাহী সঞ্চালক ৰঞ্জন গোস্বামী আৰু গেইলৰ কাৰ্যবাহী সঞ্চালক সুমিত কিশোৰে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানৰ ব্যৱসায়িক লাভালাভ আৰু উত্তৰ পূব ভাৰতৰ অইল ক্ষেত্ৰসমূহৰ পৰা অধিক গেছ উৎপাদন কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হয়। শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাচু জিলা সমিতিৰ সহযোগত আজিৰ পৰা 1 ফেব্ৰুৱাৰীলৈ মেডাম মেফিৰ আয়োজন কৰা হৈছে। অৱশ্যে এইবাৰ প্ৰতিবছৰে মেডাম মেফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন বাতিল কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে 1 ফেব্ৰুৱাৰীত শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰাণৰ আয়োজন কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ডিব্ৰুগড়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ 1,715 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী। ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱৰ সামৰণি। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত তিনিজনৰ জামিন আবেদন নাকচ আৰু ৰাজ্যৰ 1,044টা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰস্তুতি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।